এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে এই যোজনাৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে স্বাস্থ্যপত্ৰ প্ৰদান কৰে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিষয়া, কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ৰাজ্যৰ কেতবোৰ অনুমোদিত চিকিৎসালয়ৰ উপৰি দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। অনুষ্ঠানত ভাষণ দি ডঃ শৰ্মাই কয় যে এই যোজনাৰ অধীনত সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তিনিওটা শক্তি কোম্পানীৰ কৰ্মচাৰী, হাজিৰা ভিত্তিত নিয়োজিত কৰ্মচাৰী আৰু আন ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সামৰি লোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ জাননী জাৰি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসম চৰকাৰৰ কৰ্মচাৰীসকলেও যাতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনাৰ পৰাই নতুন দৰমহা আয়োগৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে অসম চৰকাৰেও শীঘ্ৰে দৰমহা আয়োগ গঠন কৰিব। আজিৰ অনুষ্ঠানত মুখ্য সচিব ডঃ ৰবি কটাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু বিভিন্ন চিকিৎসালয়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। অহা 31 অক্টোবৰত মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে অসমত কোনো ছবিৰ বাবে মনোৰঞ্জন কৰ লোৱা নহয়, কিন্তু ভাৰত চৰকাৰে ছবিৰ টিকটৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। 100 টকাতকৈ অধিক মূল্যৰ টিকটত 18% আৰু 100 টকাতকৈ কম মূল্যৰ টিকটত 5% জি এছ টি সংগ্ৰহ কৰা হয়। এমাহৰ পাছত সংগ্ৰহ কৰা মুঠ জি এছ টিৰ 50% ৰাজ্য চৰকাৰক উভতাই দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেম্পশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰো, ভাৰত চৰকাৰে কালেক্ট কৰে। গতিকে যিখিনি জি এছ টি কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জি এছ টিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ৰ প্ৰপত্ৰ পূৰণৰ বাবে অহা 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ অনলাইন পৰ্টেল পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন অধিসূচনা জাৰি কৰি যিসমূহ পঞ্জীয়নকৃত বিদ্যালয়ে এতিয়াও প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই, সেই বিদ্যালয়সমূহক নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ইউ পি পি এল দলে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা সন্দৰ্ভত অহা ডিচেম্বৰত হ'বলগীয়া দলটোৰ ত্ৰিবাৰ্ষিক সন্মিলনত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব বুলি দলৰ সাধাৰণ সচিব ৰাজু কুমাৰ নাৰ্জাৰীয়ে প্ৰকাশ কৰিছে। কোকৰাঝাৰত আজি এখন সংবাদমেলত নাৰ্জাৰীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সৈতে ইউ পি পি এলৰ স্থিতি সন্দৰ্ভত কয় যে দলৰ হাইকমাণ্ডে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই। বৰ্তমানলৈকে ইউ পি পি এলে ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত এন ডি এৰ সৈতে মিত্ৰতা বাহাল ৰাখিব বুলি তেওঁ উল্লেখ কৰে। ইউ পি পি এল দলে সম্প্ৰতি সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বি টি আৰত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক জয়ৰ বাবে 320 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইংলেণ্ডে আমালৈ বাতৰি অহা পৰলৈ 39 অভাৰত 9টা উইকেট হেৰুৱাই 183 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 319 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক লৌৰা উলভাৰ্ডতে সৰ্বাধিক 169 ৰাণ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।